এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন কাইলৈ অনুষ্ঠিত হ'ব। বিধানসভাৰ বিশেষ অধিৱেশনত ডিব্ৰুগড় বিমানবন্দৰৰ নাম ডঃ ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিৱেশনতে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী গোটৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি সদনে এই প্ৰস্তাৱ গ্ৰহণ কৰিব। এদিনীয়া বিশেষ অধিৱেশনত প্ৰশ্নোত্তৰ শিতান নাথাকে। সদনৰ শূন্যকালীন ঘণ্টাতো বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ'ব। অতি সম্প্ৰতি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা গৌৰৱ গগৈয়ে বিধানসভাৰ বিশেষ অধিৱেশনৰ প্ৰৱেশ পত্ৰ বিচাৰি বিধানসভাৰ অধ্যক্ষক আবেদন জনাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আবেদনৰ ভিত্তিত অধ্যক্ষগৰাকীয়ে প্ৰৱেশ পত্ৰ প্ৰদান কৰিছে। অধ্যক্ষৰ গেলাৰীৰ পৰা গৌৰৱ গগৈয়ে দৰ্শক হিচাপে বিধানসভাৰ কাৰ্যক্ৰমণিকা চাব পাৰিব। অসম লোকসেৱা আয়োগৰ 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ৰাজ্যৰ 35 জিলাৰ 90 কেন্দ্ৰত আজি সুকলমে সম্পন্ন হয়। মুঠ 288 পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত সৰ্বমুঠ 57,222 প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰে 32,501 পুৰুষ, 24,721 মহিলা আৰু 413 বিশেষভাৱে সক্ষম আবেদনকাৰী আছে। এই পৰীক্ষা অনুষ্ঠিত 16 সেৱাৰ ভিতৰত অসম প্ৰশাসনিক সেৱাৰ 45, অসম আৰক্ষী সেৱাৰ 20, অসম বিত্তীয় সেৱাৰ 53 আৰু কৰ পৰিদৰ্শকৰ 51 পদ আছে। অহা ছেপ্টেম্বৰ অক্টোবৰত হ'বলগীয়া মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ হ'ব। ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা 24 ঘণ্টাত বানৰ ফলত কোনো প্ৰাণহানি, বিশেষ ক্ষয়ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে 12 জিলাৰ 900 গাঁৱৰ 3,00,000তকৈও অধিক লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথমটো বানত 23 লোকে প্ৰাণ হেৰুৱায়। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 130 আশ্ৰয় শিবিৰত 30,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে। কাছাৰ জিলাত বানৰ ফলত 20,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে আৰু 2 লোকে প্ৰাণ হেৰুৱাইছে। এতিয়াও কমেও 70 গাঁৱত পৰিস্থিতি স্বাভাৱিক হোৱা নাই আৰু শিলচৰৰ 20 আশ্ৰয় শিবিৰত ভালেসংখ্যক লোকে আশ্ৰয় লৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শ্ৰীভূমি জিলাতো বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বছৰৰ প্ৰথমটো বানত জিলাখনত 1,00,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি উন্নত হৈছে। জিলাখনত বানৰ ফলত 46 গাঁৱৰ 12,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শিৱসাগৰ, ধেমাজি, নগাঁওকে ধৰি কেইবাখনো জিলাত নৈসমূহৰ জলপৃষ্ঠ বিপদসীমাতকৈ নিম্নগামী হোৱাৰ ফলত বান পৰিস্থিতি উন্নত হৈছে বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা 11 জুনত টিয়ক এফআৰইউত এটা ডায়েলিছিছ ইউনিটৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি টিয়ক এফআৰইউত উপস্থিত হৈ উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে লগতে টিয়ক এফআৰইউৰ নিৰ্মাণৰত ICU ইউনিটৰ কাম কাজ পৰিদৰ্শন কৰি শীঘ্ৰেই কাম সম্পূৰ্ণ কৰা সন্দৰ্ভত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে। মণিপুৰ চৰকাৰে ৰাজ্যখনৰ 5 জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰিছে। যোৱা নিশা 11:45 পৰা কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞা অহা 5 জুনলৈ বাহাল থাকিব। পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে নিৰাপত্তাজনিত কাৰণত জিলাকেইখনত এই ব্যৱস্থা গ্ৰহণ কৰা হয়। এই নিষেধাজ্ঞা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও প্ৰকাশ কৰা হয়। চৰাইদেউ জিলাৰ মাহমৰা এটা 13 কিশোৰে মুম্বাইত থকা ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পত ফুটবলৰ 5 আৱাসিক প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। মাহমৰা দিচাংকু অঞ্চলৰ তিলক ৰাজকোঁৱৰ আৰু জোনালী ৰাজকোঁৱৰৰ পুত্ৰ সমীৰ ৰাজকোঁৱৰ এই প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱাত অঞ্চলটোৰ ক্ৰীড়ানুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। মাহমৰা গৰৈমাৰী ক্ৰীড়া প্ৰকল্পত ফুটবল খেলৰ অনুশীলন কৰি দেশৰ আগশাৰী আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ বাবে নিৰ্বাচিত হোৱা সমীৰ ৰাজকোঁৱৰক চৰাইদেউ জিলা সন্থাৰ লগতে বিভিন্ন দল সংগঠনে অভিনন্দন জনাইছে। মাহমৰা জাতীয় বিদ্যালয়ৰ 7 শ্ৰেণীৰ ছাত্ৰ সমীৰ ৰাজকোঁৱৰে মুম্বাইৰ এই ফুটবল প্ৰশিক্ষণ কেন্দ্ৰত ফুটবলৰ প্ৰশিক্ষণৰ লগতে বিনামূলীয়াকৈ অধ্যয়নৰো সুবিধা লাভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45